ألا تقاتلون قوما نكثوا أيمانهم وهموا بإخراج الرسول وهم بدأوكم أول مرة أتخشونهم فالله أحق أن تخشوه إن كنتم مؤمنين.
তোমালোক সেই সম্প্ৰদায়ৰ লগত যুদ্ধ নকৰিবানে যিসকলে নিজৰ প্ৰতিশ্ৰুতি ভংগ কৰিছে আৰু ৰাসূলক বহিষ্কাৰ কৰাৰ সংকল্প কৰিছে আৰু সিহঁতেই প্ৰথমে তোমালোকৰ লগত যুদ্ধ আৰম্ভ কৰিছে, তোমালোকে সিহঁতক ভয় কৰা নেকি? আল্লাহক ভয় কৰাহে তোমালোকৰ বেছি সমীচীন যদি তোমালোকে প্ৰকৃত মুমিন হোৱা।